قل أعوذ برب الفلق
কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ, তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ
পৰা,
আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা যেতিয়া ই গভীৰ হয়,
وَمِن شَرِّ النَّفَّاثَاتِ فِي الْعُقَدِ
আৰু সেই সকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফু দিয়ে,
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ
আৰু হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসা কৰে।